قل إني على بينة من ربي وكذبتم به ما عندي ما تستعجلون به إن الحكم إلا لله يقص الحق وهو خير الفاصلين
كوا নিশ্চয় মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত, অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰি আছা। তোমালোকে যিটো বিষয়ক ততালিকে পাব বিচৰা সেইটো মোৰ ওচৰত নাই। কৰ্তৃত্ব একমাত্ৰ আল্লাহৰেই। তেওঁ সত্য বৰ্ণনা কৰে আৰু ফয়চলাকাৰীসকলৰ মাজত তেওঁই শ্ৰেষ্ঠ।